এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজি খানাপাৰাত আয়োজিত অনুষ্ঠানত কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাখনো আঁচনি উদ্বোধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 13 মাৰ্চত কোকৰাঝাৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জিলাখন পৰিদৰ্শন, চিৰাং জিলাত আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন বিতৰণ আৰু কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত প্ৰাক অৱসৰকালীন কৰ্মশালা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাখনো আঁচনি উদ্বোধন কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত কৃষি বিভাগৰ অধীনৰ মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ জৰিয়তে 500 কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীলৈ 15 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। তদুপৰি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু সমাৱেশী জীৱিকা অভিযানৰ অধীনত 120 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 1 লাখ হিতাধিকাৰীৰ আনুষ্ঠানিক গৃহ প্ৰৱেশ তথা কৃষি সাৰথি ডিজিটেল এপ মুকলি কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 1,819 কোটি 91 লাখ টকা আবণ্টন দিয়ে। এই ধনৰ জৰিয়তে 1,522 কিলোমিটাৰ পথ আৰু 62খন দলং নিৰ্মাণ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। অনুষ্ঠানৰ পাছত শ্ৰী চৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
ভাৰত চৰকাৰ আসাম কি প্ৰগতি বিকাশ আৰু জনকল্যাণ কে লিয়ে হৰ সম্ভৱ কদম উঠা ৰহি হে। আজ হি ইস কাৰ্যক্ৰম মে ইয়াহ কে জো প্ৰপোজল থে 728 সড়কো লগভগ 1800 কৰোড় ৰূপে সে জ্যাদা কি সড়কে আৰু 62 পুল আজ আসাম কে গ্ৰামীণ ভাইও আৰু বহনো কে লিয়ে স্বীকৃত কিয়ে হে, জিসকা লাভ কই ছোটে ছোটে গাঁও মে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক বনাকৰ কনেক্টিভিটি কে লিয়ে মিলেগা আৰু সড়কে সমৃদ্ধি কি বাহানী হে। মাননীয় মুখ্যমন্ত্ৰী জী নে ये भी कहा था कि मनरेगा जो अब विकसित भारत जी राम जी के रूप में अगले वित्तीय वर्ष से लागू होगी, मजदूरों को काम के लिए कुछ और मैंडेज की जरूरत। अभी जो मैंडेज थे उनमें हमने 300 लाख बैंडेज 3 करोड़ मैंडेज और जोड़े हैं, लगभग 1100 करोड़ रुपया इसमें लगेगा। तो ये भी आसाम के मजदूर भाइयों और बहनों को लगातार काम मिले इसके लिए दिया जाएगा।
ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা 2025-26 বৰ্ষৰ সাৰস মেলাত আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। উল্লেখযোগ্য যে কালিৰে পৰা অনুষ্ঠিত এই মেলাত গ্ৰাম্য উদ্যোগী আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত বিভিন্ন ৰাজ্যৰ 250খনৰো অধিক বিপণীয়ে অংশ লৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰি মহাৰাষ্ট্ৰ, ছত্তীশগড়, গোৱা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী এই বিপণীসমূহত প্ৰদৰ্শন কৰা হৈছে। আজিৰে পৰা আটাইকেইটা দিনতে বিভিন্ন ক্ৰীড়া, পৰম্পৰাগত খেল, ফটোগ্ৰাফী, পুষ্পসজ্জা আৰু ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তদুপৰি প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। 8 মাৰ্চত এই মেলাৰ সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 13 মাৰ্চত কোকৰাঝাৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, BTC প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যৰ মুখ্য সচিব ৰবি কটা, BTR আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং আৰু BTC প্ৰধান সচিব মুকেশ কুমাৰ চাহুৱে কোকৰাঝাৰৰ গ্ৰীণফিল্ড পৰিদৰ্শন কৰে। দলটোৱে পাছত BTC সচিবালয়ত আয়োজিত এখন পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতি তদাৰক কৰে। উল্লেখযোগ্য যে গ্ৰীণফিল্ডত সেইদিনা হ'বলগীয়া এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত প্ৰস্তাৱিত ৰেলপথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। গ্ৰীণফিল্ড পৰিদৰ্শন কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰ অঞ্চলৰ পৰাই কোকৰাঝাৰ BTC কে আদি কৰি অসমৰো কেইবাটাও প্ৰকল্প ইয়াৰ পৰাই শুভাৰম্ভণি বা শিলান্যাস কৰিব। কি কি প্ৰকল্প কৰিব সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিব আৰু এই কোকৰাঝাৰ ভ্ৰমণৰ সময়ত এখন ডাঙৰ জনসভা তেখেতে ইয়াত সম্বোধন কৰিব। তাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ BTC চিফ ডাঙৰীয়া আৰু আমাৰ মুখ্য সচিব, অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াৰ উপস্থিতিত আমি ফিল্ডখন চালো। সকলো প্রস্তুতি বিভাগীয় বিষয়াসকল আহিছে, তেখেতসকলক দায়িত্ব দিয়া হৈছে।
চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলাৰ চিডলি চিৰাং, বিজনী আৰু কোকৰাঝাৰৰ বাওখুংৰী, দুটমা, গোচাইগাঁও, কোকৰাঝাৰ আৰু পৰ্বতঝৰা বিধানসভা সমষ্টিৰ মুঠ 3,930গৰাকী যুৱক যুৱতীক প্ৰথম কিস্তিৰ চেক প্ৰদান কৰা হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথিৰূপে উপস্থিত থাকি এই আঁচনিয়ে যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ দিশত উৎসাহিত কৰিছে বুলি উল্লেখ কৰে। বিটিচিত আৰু 15,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে যুৱক যুৱতীসকলক চৰকাৰী ধনেৰে স্বাৱলম্বী হোৱাৰ কামনা কৰে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ অধীনৰ পেঞ্চন আৰু পেঞ্চনৰ কল্যাণ বিভাগে গুৱাহাটীত আজি বিয়লি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ বাবে এখন প্ৰাক অৱসৰকালীন কৰ্মশালাৰ আয়োজন কৰে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই কৰ্মশালালানিত কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং উপস্থিত থাকে। কৰ্মশালাত অৱসৰৰ পূৰ্বে কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় পৰামৰ্শ, পেঞ্চনাৰৰ সজাগতা কাৰ্যসূচী আৰু বেংক কৰ্মচাৰীৰ সজাগতা কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হয়। ডঃ সিঙে পেঞ্চনৰ নথিপত্ৰ আৰু ডিজিটেল জীৱন প্ৰমাণ পত্ৰৰ দৰে বিষয়সমূহত আলোকপাত কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিভাগৰ প্ৰায় 140গৰাকী অচিৰেই অৱসৰ ল'বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু বিষয়াই এই কৰ্মশালাত অংশগ্ৰহণ কৰে। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্তাই আঁত ধৰা অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় সহযোগ কৰিবলৈ আহ্বান জনায়। আদালতত বিচাৰাধীন গোচৰ মীমাংসাৰ সুবিধা প্ৰদানৰ বাবে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ৰাষ্ট্ৰৰ বাবে মধ্যস্থতা দ্বিতীয় পৰ্যায়ৰ অভিযান অব্যাহত আছে। যোৱা 2 জানুৱাৰীত আৰম্ভ হোৱা এই অভিযানে 31 মাৰ্চলৈ অব্যাহত থাকিব। এই অভিযানৰ জৰিয়তে আদালতত বহুদিন ধৰি চলি থকা বিভিন্ন ধৰণৰ গোচৰ সহজে আৰু দ্ৰুতভাৱে মীমাংসা কৰাৰ ব্যৱস্থা লোৱা হৈছে। মধ্যস্থতাৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰে গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। অভিযানৰ অধীনত বিবাহ বিচ্ছেদ, পাৰিবাৰিক বিবাদ, ঘৰুৱা হিংসা, চেক অনাদায়, পথ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, ভূমি সম্পত্তি, শ্ৰম আৰু গ্ৰাহক অধিকাৰ সংক্ৰান্তীয় গোচৰ মীমাংসাৰ ব্যৱস্থা আছে। ইচ্ছুক ব্যক্তিসকলে নিজৰ অধিবক্তাৰ সহায়ত অথবা পোনপটীয়াকৈ জিলা আইন সেৱাৰ প্ৰাধিকাৰীৰ সৈতে যোগাযোগ কৰি এই সুবিধা লাভ কৰিব পাৰিব। অসম অৰুণাচল সীমা বিবাদ মীমাংসা দিশত শক্তিশালী পদক্ষেপ হিচাপে নামচাই ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পাছত দুয়োখন ৰাজ্যৰ মাজৰ প্ৰথমটো সীমাস্তম্ভ অৰুণাচলৰ পাক্কে কেচাং জিলাত স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে এই পদক্ষেপে আন্তঃৰাজ্যিক সীমাৰ ক্ষেত্ৰত থকা দশকজোৰা অনিশ্চয়তাৰ অৱসান ঘটাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অষ্টলক্ষ্মী উত্তৰ পূৰ্বাঞ্চল সংহত গোট হিচাপে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ কয়। এই ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱাৰ বাবে তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণস্থিত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত আজি EVM আৰু VVPATৰ অতিৰিক্ত প্ৰথম পৰ্যায়ৰ নিৰীক্ষণ অনুষ্ঠিত হয়। ৰংখাং আৰু আমৰি বিধানসভা সমষ্টিৰ বাবে কালি আৰু আজি এই নিৰীক্ষণ অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত 350টা EVM আৰু 31টা VVPAT পৰীক্ষণ কৰা হয়। বিভিন্ন স্বীকৃতি ৰাজনৈতিক দলৰ উপস্থিতিত এই পৰীক্ষণ সম্পন্ন হয়। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলা প্ৰশাসনে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ যাৱতীয় কাম কাজ আৰম্ভ কৰিছে। জিলাখনত মুঠ 1,010টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰ ভিতৰত জলেশ্বৰ সমষ্টিত 300টা, গোৱালপাৰা পশ্চিম সমষ্টিত 205টা, গোৱালপাৰা পূব সমষ্টিত 274টা আৰু দুধনৈ সমষ্টিত 231টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। গোৱালপাৰা পশ্চিম সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰকেইটাৰ ভিতৰত 33টা কেন্দ্ৰ অসম মেঘালয়ৰ সীমান্তৰ দুৰ্গম অঞ্চলত অৱস্থিত। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰদীপ টিমো, গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া নৱজিৎ পাঠক আৰু নিৰ্বাচনী বিষয়া পল্লৱী বৰাই আজি সমষ্টিটোৰ অসম মেঘালয় সীমান্তত থকা এই কেন্দ্ৰসমূহত গৈ প্ৰয়োজনীয় সা সুবিধাৰ বুজ লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজি খানাপাৰাত আয়োজিত অনুষ্ঠানত কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাখনো আঁচনি উদ্বোধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 13 মাৰ্চত কোকৰাঝাৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জিলাখন পৰিদৰ্শন আৰু কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত প্ৰাক অৱসৰকালীন কৰ্মশালা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।